এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। আজি নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত কাইলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। 167.40 কোটি টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে 425.48 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 19 মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3,80,000 হিতাধিকাৰীলৈ গৃহ নিৰ্মাণৰ বাবে প্ৰথমটো কিস্তিৰ ধন বেংকযোগে হস্তান্তৰ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে 2025-26 বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্যখনৰ প্ৰায় 30,00,000 পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী অনুদানেৰে পকীঘৰ নিৰ্মাণ কৰিবলৈ সমৰ্থ হ'ব। ৰাজ্যখনত এই আঁচনিৰ অধীনত নিৰ্মাণ হোৱা আৰু নিৰ্মাণ কাৰ্য চলি থকা বাসগৃহৰ সংখ্যা 22,00,000 হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত 3,80,000 বাসগৃহ নিৰ্মাণৰ বাবে অনুমোদন দিছে আৰু 2025-26 বৰ্ষত 3,80,000 বাসগৃহ অনুমোদন পোৱা যাব বুলি আশা কৰা হৈছে। এই আঁচনিৰ বাবে পূৰ্বে নিৰ্ধাৰিত অপেক্ষাৰত হিতাধিকাৰীৰ তালিকাত 7,60,000 লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পৰৱৰ্তী সময়ত অহা এপ্ৰিল মে মাহত আৰু 3,80,000 হিতাধিকাৰীক এই আঁচনিৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 30,00,000 হিতাধিকাৰীক ঘৰ প্ৰদানৰ লক্ষ্য প্ৰাপ্তি হ'ব। তেওঁ কয় যে এই আঁচনিৰ হিতাধিকাৰী চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰে পুনৰবাৰ জিঅ' টেগিং কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লৈছে। সেই অনুসৰি দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে জিঅ' টেগিঙৰ ক্ষেত্ৰত অভিনৱ পন্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াৰ পৰিৱৰ্তে জীৱিকা সখীসকলে মহিলা আত্মসহায়ক গোটৰ সহযোগত গাঁৱে গাঁৱে গৈ জিঅ' টেগিং কৰিব। ইয়াৰ পাছতো জিঅ' টেগিঙৰ পৰা বঞ্চিত হৈ ৰোৱা লোকসকলৰ বাবে স্ব-জিঅ' টেগিঙৰ ব্যৱস্থা কৰা হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। ৰাজ্যত অহা 1 এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ জৰিয়তে 27,00,000 মহিলাক আঁচনিৰ চেক বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে বিহালীত 23,000 মহিলাক চেক বিতৰণেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। ৰাজ্য চৰকাৰৰ এই ধবজাবাহী আঁচনিখন দেশৰ ভিতৰতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এখন বৃহৎ আঁচনি বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্য হিচাপে থকা 37,00,000 মহিলাৰ ভিতৰত প্ৰায় 27,00,000 মহিলা এই আঁচনিৰ যোগ্য বুলি বিবেচিত হ'ব। ইয়াৰ বাবে অহা 31 মাৰ্চৰ ভিতৰত হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰা হ'ব। হিতাধিকাৰীসকলে প্ৰথম কিস্তিত লাভ কৰা 10,000 টকা উপযুক্তভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকক দ্বিতীয় কিস্তিত 25,000 টকা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত ডিব্ৰুগড় জিলা আয়ুক্তৰ সভাকক্ষত কালি এখন সভা অনুষ্ঠিত হয়। সভাত এই আঁচনিৰ বাবে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া তথা যোগ্যতাৰ চৰ্তসমূহ বিতংভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কুইৰীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ডিব্ৰুগড় জিলা শাখাৰ প্ৰকল্পৰ প্ৰবন্ধকক অহা 27 মাৰ্চৰ ভিতৰত এই আঁচনিৰ চূড়ান্ত তালিকা জমা দিবলৈ নিৰ্দেশ দিয়ে। তেজপুৰ আদালতে কালি USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন আবেদন নাকচ কৰে আৰু তেওঁক 5 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ঢেকিয়াজুলি আৰক্ষীয়ে ঢেকিয়াজুলি থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত হকক গ্ৰেপ্তাৰ কৰি কালি তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে তেওঁক 10 দিনৰ জিম্মাত বিচাৰে যদিও সেই আবেদন নাকচ কৰে আৰু মহবুবুল হকক 5 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাক 2025 বৰ্ষৰ মঘাই ওজা বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত জিলাখনৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাইলৈ আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত জাহ্নু বৰুৱাক এই বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যত ভুৱা চিকিৎসকক চিনাক্ত আৰু ভুৱা চিকিৎসা প্ৰতিহত কৰাৰ বাবে স্বাস্থ্যসেৱা সঞ্চালকালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ভুৱা চিকিৎসক প্ৰতিৰোধী গোট গঠন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কালি ৰাজ্য চৰকাৰে দাখিল কৰা এখন শপতনামাত এই কথা উল্লেখ কৰা হয়। ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অভিজিৎ নেওগক এই গোটৰ তদাৰকী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজ্যত বহু ভুৱা চিকিৎসকে সৰ্বসাধাৰণৰ জীৱনলৈ বিপদ মাতি চিকিৎসা সেৱা চলাই থকাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।